বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সংধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক উৎসৱ উদ্বোধন কৰিব। ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰভ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ অহা 21 আগষ্টত মস্কোত এখন বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত উদ্যোগ খণ্ডৰ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু দিল্লী NCRত গৰাকী ভীম কুকুৰৰ ত্ৰাস সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ পৰীক্ষা কৰা হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীত নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক উৎসৱ উদ্বোধন কৰিব। এই উদ্যান জনসাধাৰণৰ বাবে অহা 16 আগষ্টৰ পৰা 14 ছেপ্টেম্বৰলৈ খোলা থাকিব। জনসাধাৰণে দিনৰ 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ অমৃত উদ্যান পৰিদৰ্শন কৰিব পাৰিব। 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এথলীট আৰু ক্ৰীড়াবিদসকলক আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে সকলো শিক্ষককে অমৃত উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা দিয়া হ'ব। এই উদ্যানত শিশু বাটিকা, ঔষধি উদ্যান, বনছাই উদ্যান, দীঘলীয়া বাগিচা আৰু বৃত্তাকাৰ বাগিচা থাকিব। এই অমৃত উদ্যানত সকলোৰে বাবে বিনামূলীয়া প্ৰৱেশৰ সুবিধা থাকিব। প্ৰতি সপ্তাহৰ সোমবাৰে মেৰামতিৰ বাবে উদ্যান বন্ধ থাকিব। ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰভ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ অহা 21 আগষ্টত মস্কোত এখন বৈঠকত মিলিত হ'ব। ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ে কালি এই কথা নিশ্চিত কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয়সমূহ লগতে আন্তঃৰাষ্ট্ৰীয় পৰিকাঠামোৰ ভিতৰত সহযোগিতাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ শেহতীয়া মস্কো ভ্ৰমণৰ পাছত ভাৰত আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ মাজত এই বৈঠক অনুষ্ঠিত হ'ব। যোৱা মাহত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ সময়তো দুয়োগৰাকী মন্ত্ৰী বৈঠকত মিলিত হৈছিল আৰু দ্বিপাক্ষিক সহযোগিতা, পশ্চিম এছিয়া, ব্ৰিক্ছ আৰু ছাংহাই সহযোগিতা সংস্থা সন্দৰ্ভত আলোচনা কৰিছিল। চীনৰ বিদেশ মন্ত্ৰী ৱেং ই অহা 18 আগষ্টত ভাৰতলৈ আহিব। ছাংহাই সহযোগিতা সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ পূৰ্বে দেশখনৰ বিদেশ মন্ত্ৰীগৰাকী ভাৰত ভ্ৰমণলৈ আহিব। অহা 31 আগষ্টত টিয়ানজিনত এই ছাংহাই সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে 2020 চনৰ গালৱান সংঘৰ্ষৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব প্ৰথম চীন ভ্ৰমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে কাইলৈ হ'বলগীয়া বৈঠকৰ পাছত যদিহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত সন্মত নহয় তেন্তে ইয়াৰ পৰিণাম অত্যন্ত ভয়াৱহ হ'ব। ইউৰোপীয় নেতাসকলৰ সৈতে কালি হোৱা ভাৰ্চুৱেল বৈঠকৰ বিষয়ে প্ৰকাশ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আলাস্কাত হ'বলগীয়া আমেৰিকা ৰাছিয়া শীৰ্ষ সন্মিলনত যুদ্ধবিৰতি বিচাৰিছে বুলি স্পষ্ট কৰি দিছে। কালিৰ বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনেস্কিয়ে কৈছে যে শ্ৰীপুটিনে আমেৰিকা ৰাষ্ট্ৰপতিৰ সৈতে হ'বলগীয়া বৈঠকৰ পূৰ্বেই আভুৱা ভাৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত উদ্যোগ খণ্ডৰ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত শ্ৰীসিঙে বিশ্ব বাণিজ্য পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ কয় যে বিভিন্ন গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও ভাৰতৰ বস্ত্ৰ উদ্যোগে 2030 চনৰ ভিতৰত 10,000 কোটি আমেৰিকান ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হ'ব। নতুন বজাৰৰ কৌশলসমূহ চিনাক্ত কৰা, গাঁথনিগত সংস্কাৰৰ লগতে নতুন বজাৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ 4খনকৈ সমিতি গঠন কৰা হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। দিল্লী NCRত গৰাকীবিহীন কুকুৰৰ ত্ৰাস সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ পৰীক্ষা কৰা হ'ব। মুখ্য ন্যায়াধীশ বি আৰ গাভাই এই সন্দৰ্ভত ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি আঞ্জাৰিয়াক লৈ এখন 3জনীয়া বিচাৰপীঠ গঠন কৰিছে। আজি এই বিষয়ত শুনানি অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে কালি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ গৰাকীবিহীন কুকুৰৰ সৈতে জড়িত চলি থকা বিষয়টো পৰীক্ষা কৰিব। এজন অধিবক্তাই এই বিষয়টোৰ কথা তেওঁক অৱগত কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ বিভিন্ন বিচাৰপীঠে বিষয়টো সন্দৰ্ভত বিৰোধী নিৰ্দেশনা জাৰি কৰিছে। বিচাৰবিধখনে অলপতে গৰাকীবিহীন কুকুৰক আশ্ৰয়গৃহলৈ স্থানান্তৰিত কৰাৰ লগতে ৰাজহুৱা স্থানত পুনৰ মুকলি কৰি দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছিল। যোৱা 11 আগষ্টত ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে গৰাকীবিহীন কুকুৰৰ ভাবুকিৰ ওপৰত কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি দিল্লী NCRক 8 সপ্তাহৰ ভিতৰত সকলো অঞ্চলৰ পৰা গৰাকীবিহীন কুকুৰক আঁতৰাই পৌৰ কৰ্তৃপক্ষ স্থাপন কৰিবলগীয়া কুকুৰৰ আশ্ৰয় শিবিৰত ৰখাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশটোত উল্লেখ কৰা হৈছে যে দিল্লীৰ সকলো অঞ্চল গৰাকীবিহীন কুকুৰৰ পৰা মুক্ত কৰা উচিত আৰু ইয়াৰ বাবে কোনোধৰণৰ আপোচ কৰা উচিত নহয়। এবাৰ স্থানান্তৰিত কুকুৰক পুনৰ ৰাজপথত এৰি দিয়া নহ'ব বুলিও ৰায়টোত উল্লেখ কৰা হয়। ইয়াৰ উপৰিও শীৰ্ষ আদালতখনে যিকোনো ব্যক্তি বা সংগঠনে কৰ্তৃপক্ষক গৰাকীবিহীন কুকুৰ ধৰা অভিযান চলোৱাত বাধা দিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰাৰ নিৰ্দেশ দিয়ে। জলাতংক ৰোগৰ সৃষ্টি কৰা গৰাকীবিহীন কুকুৰৰ আক্ৰমণৰ ক্ৰমবৰ্ধমান ভাবুকিৰ ওপৰত সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে ফাচাইবিদাৰ নগৰ পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত অনিল পাৱাৰ, নিলম্বিত নগৰ পৰিকল্পনাৰ উপসঞ্চালক YS ৰেড্ডি, বিল্লৰ সীতাৰাম গুপ্তা আৰু তেওঁৰ ভতিজা অৰুণ গুপ্তাক গ্ৰেপ্তাৰ কৰে। আটাইকেইজনক ৰাজহুৱা সুবিধাৰ বাবে সংৰক্ষিত ব্যক্তিগত ভূমি আৰু 60 একৰ চৰকাৰী ভূমিত 41টা অট্টালিকা অবৈধভাৱে নিৰ্মাণৰ সৈতে জড়িত অবৈধ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। যৌথ জেৰাৰ অন্তত অভিযুক্তকেইজনক মুম্বাইত ED ৰ জিম্মাত লোৱা হয় আৰু আজি PML আদালতত অভিযুক্তকেইজনক হাজিৰ কৰোৱা হ'ব। ED ৰ মতে পৌৰ নিগমৰ বিষয়া আৰু বিল্ডাৰ কেইজনে গোপন বুজাবুজি কৰি ৰাজহুৱা ভূমিক ব্যক্তিগত ৰিয়েল ইষ্টেটলৈ ৰূপান্তৰিত কৰিছিল আৰু ভুৱা প্ৰমাণ পত্ৰৰ এটা নেটৱৰ্কৰ জৰিয়তে কাম কৰিছিল। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ ডিব্ৰুগড় জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা শ্ৰীসোণোৱালে জিলাখনৰ বিজেপিৰ প্ৰাক্তন সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ হৰেন্দ্ৰ নাৰায়ণ দত্ত, বিশিষ্ট লোকশিল্পী ৰামচন্দ্ৰ চাচনি, ডিব্ৰুগড়ৰ RSSৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ অধিবক্তা অসীম দত্তৰ ঘৰলৈ গৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উপহাৰ দি এই অভিযানত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে আহ্বান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যে তেওঁলোকৰ মাজত ৰাষ্ট্ৰীয় পতাকাও বিতৰণ কৰে। মিজোৰামৰ একমাত্ৰ লোকসভাৰ সদস্য ৰিচাৰ্ড ৱানলালাম হেংগাই ৰাজ্যখনত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহ ত্বৰান্বিত কৰাৰ লগতে ভূমি অধিগ্ৰহণৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সীমান্ত পথ সংস্থা চমুকৈ BROক আহ্বান জনাইছে। নতুন দিল্লীত কালি BRO মুখ্য কাৰ্যালয়ত সংস্থাটোৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট ৰঘু শ্ৰীনিবাসনৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীৰিচাৰ্ডে ৰাজ্যখনত সংস্থাটোৰ অধীনত বৰ্তমানে ৰূপায়ণ হৈ থকা পথ নিৰ্মাণ আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ কাম ত্বৰান্বিত কৰাৰ বাবে আহ্বান জনায়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণতে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক উৎসৱ উদ্বোধন কৰিব। ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভাৰভ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ অহা 21 আগষ্টত মস্কোত এখন বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত উদ্যোগ খণ্ডৰ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু দিল্লী NCRত গৰাকীবিহীন কুকুৰত ৰাস সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয় দিয়া নিৰ্দেশ পুনৰ পৰীক্ষা কৰা হ'ব। এতিয়াৰ বাতৰি ইমান হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব। নমস্কাৰ।